Ea Agahvani. বাতৰি সৈতে মই পংকজ নন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাষ্ট্ৰসংঘৰ অভিযানত সৈনিক যোগানেৰে অৱদান আগবঢ়োৱাত ৰাষ্ট্ৰসমূহৰ মুৰববীসকলৰ সন্মিলন আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুক উখনাৰ উপস্থিতিত ভাৰত আৰু মংগোলীয়াৰ মাজত নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা চলি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰত পশ্চিম এছিয়াৰ শান্তিৰ পক্ষত আছে আৰু আলোচনাৰ লগতে কূটনৈতিক প্ৰক্ৰিয়াৰে সমস্যাৰ সমাধান কৰাৰ পক্ষপাতী। জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হৈছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দিল্লীৰ নতুন অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ অভিযানত সৈনিক যোগানেৰে অৱদান আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ মুৰববীসকলৰ সন্মিলন আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। সেনাবাহিনীয়ে এই 3-দিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত অভিযান বিষয়ক প্ৰত্যাহ্বান, নতুন ভাবুকি, শ্ৰেষ্ঠ প্ৰথাসমূহৰ আদান প্ৰদান আৰু ভৱিষ্যৎ শান্তি ৰক্ষাৰ বাবে আলোচনা কৰা হ'ব। সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে আওপুৰণি আন্তঃৰাষ্ট্ৰীয় পৰিকাঠামোসমূহৰ সংস্কাৰৰ পোষকতা কৰি আহিছে, কিয়নো একাংশ দেশে মুক্তভাৱে আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহ উলংঘা কৰি আছে আৰু আন একাংশই আধিপত্য বিস্তাৰৰ চেষ্টা চলাই আছে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম আধাৰিত শৃংখলা বৰ্তাই ৰখাৰ স্থিতিত অটল হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে শান্তিৰক্ষী অভিযানৰ সাফল্য অকল সংখ্যাত নহয় বৰং প্ৰস্তুতিটো নিৰ্ভৰ কৰে বুলি বিশ্বাস কৰে। শান্তিৰক্ষী অভিযানৰ স্থায়িত্বৰ বাবে শ্ৰীসিঙে সকলো সদস্য ৰাষ্ট্ৰকে সৈন্য, ৰচদপাতি, প্ৰযুক্তি আৰু বিশেষ সামৰ্থ্যৰে সহযোগিতা আগবঢ়াবলৈ আহান জনায়। সুৰক্ষিত যোগাযোগ, নিৰীক্ষণ প্ৰণালী আৰু মানৱৰহিত মঞ্চৰ লেখীয়া উদ্ভাৱনীসমূহে এই অভিযান অধিক নিৰাপদ আৰু ফলপ্ৰসূ কৰি তুলিব পাৰে বুলি শ্ৰীসিঙে উল্লেখ কৰে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত দেশে কম খৰচী থলুৱা প্ৰযুক্তি বিকশাই তুলিছে আৰু এই প্ৰযুক্তিসমূহে শান্তিৰক্ষী অভিযান অধিক শক্তিশালী কৰি তুলিছে। শ্ৰীসিঙে কয় যে শান্তিৰক্ষী অভিযানত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ প্ৰেৰণাদায়ক পৰিৱৰ্তনৰূপে পৰিগণিত হৈছে। তেওঁলোকৰ অংশগ্ৰহণে এনে অভিযানসমূহ অধিক ফলপ্ৰসূ কৰি তুলিছে আৰু স্থানীয় জনসাধাৰণৰ সৈতে আস্থা গঢ়ি তোলাত সহায় কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসিঙে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৰ্তাই ৰখাৰ বাবে ৰাষ্ট্ৰসংঘই চলোৱা অভিযানসমূহৰ সৈতে সদায় দৃঢ়তাৰে থিয় দি আহিছে। তেওঁ কয় যে ভাৰতীয় সৈনিক, আৰক্ষী আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ সময়ত দুৰ্বল লোকৰ সুৰক্ষা আৰু সমাজৰ পুনৰ নিৰ্মাণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ হৈ 180গৰাকীতকৈ অধিক ভাৰতীয় শান্তিৰক্ষীয়ে প্ৰাণ আহুতি দিছে আৰু তেওঁলোকৰ সাহস আৰু নিস্বাৰ্থ সেৱা মানৱ জাতিৰ বাবে সদায় স্মৰণীয় হৈ ৰব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
India has stood firm with the United Nations in the mission to maintain international peace and security. India is land of Mahatma Gandhi, where peace is deeply rooted in our philosophy of ahimsa, that is non-violent, and satya, that is truth. For Mahatma Gandhi, peace was not merely the absence of war, but a positive state of justice, harmony, and moral strength.
সন্মিলনত অংশগ্ৰহণ কৰি স্থল সেনাৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে উন্নত প্ৰযুক্তিৰ একীকৰণ, নিয়োজনৰ দ্ৰুত সমৰ্থ বৃদ্ধি আৰু সৈন্য অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভৱিষ্যতে শান্তিৰক্ষা অভিযান বৰ্তাই ৰাখিবলৈ সমূহীয়া প্ৰশিক্ষণ আৰু উদ্ভাৱনমূলক সম্পদ ব্যৱস্থা কৰা জৰুৰী হ'ব। জেনেৰেল দ্বিবেদীয়ে কয় যে ভাৰতে বৰ্তমানলৈকে ৰাষ্ট্ৰসংঘৰ 71টা শান্তিৰক্ষী অভিযানৰ ভিতৰত 51টা অভিযানৰ বাবে 3,00,000 মহিলা আৰু পুৰুষ সৈনিক প্ৰেৰণ কৰিছে। এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানত সহযোগিতা আগবঢ়োৱা 32খন দেশৰ মুৰববী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুক উখনাৰ উপস্থিতিত ভাৰত আৰু মংগোলীয়াৰ মাজত নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা চলি আছে। বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা চলাব। আলোচনাৰ অন্তত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি উখনাই আজি পুৱা ৰাজঘাট পৰিদৰ্শন কৰে আৰু মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা মংগোলীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি উখনাৰ সৈতে কেবিনেট মন্ত্ৰী, সাংসদ, জ্যেষ্ঠ বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰত পশ্চিম এছিয়াৰ শান্তিৰ পক্ষত আছে আৰু আলোচনাৰ লগতে কূটনৈতিক প্ৰক্ৰিয়াৰে সমস্যাৰ সমাধান কৰাৰ পক্ষপাতী। ইজিপ্তৰ ছাৰ্ম এল শ্বেখ শান্তি সন্মিলনত উপস্থিত থাকি কালি বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে ভাৰতে গাজা শান্তি পৰিকল্পনাক সমৰ্থন কৰে। অঞ্চলটোত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত ইজিপ্ত আৰু কাটাৰে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাকো ভাৰতে প্ৰশংসা কৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত লোৱা সকলো ধৰণৰ উদ্যোগৰ প্ৰতি ভাৰতৰ সমৰ্থন থাকিব। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ অল ছিছি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুটীয়াভাৱে আহান কৰা এই শান্তি সন্মিলনত কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰৰ বিধানসভা নিৰ্বাচন আৰু আন কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলক সামাজিক মাধ্যম ৱেবছাইটকে ধৰি যিকোনো ৱেবছাইটত ৰাজনৈতিক বিজ্ঞাপন নিদিবলৈ নিৰ্দেশ দিছে। আয়োগে গঠন কৰা নিৰীক্ষণ কমিটীৰ আগতীয়া অনুমতি অবিহনে যিকোনো বিজ্ঞাপন প্ৰকাশ নকৰিবলৈও দল আৰু প্ৰাৰ্থীসকলক আয়োগে নিৰ্দেশ দিছে। আয়োগে প্ৰকাশ কৰিছে যে জিলা আৰু ৰাজ্যিক পৰ্যায়ত গঠন কৰা এই কমিটীসমূহে নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত আগতীয়া অনুমোদন জনাব। নিৰ্বাচনী প্ৰক্ৰিয়াত সামাজিক মাধ্যমৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে প্ৰাৰ্থীসকলক মনোনয়ন দাখিলৰ সময়ত তেওঁলোকৰ সামাজিক মাধ্যম একাউণ্টসমূহৰ যাৱতীয় তথ্য দাখিলৰ নিৰ্দেশ দিছে। ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পাছত 75 দিনৰ ভিতৰত নিজৰ সামাজিক মাধ্যম আৰু ৱেবছাইটত নিৰ্বাচনী ব্যয়ৰ বিস্তৃত বিৱৰণ প্ৰকাশ কৰিব লাগিব। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। জে ডি ইউৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি বিয়লি পাটনাত থকা তেওঁৰ বাসগৃহত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছে। ইপিনে জে ডি ইউৰ প্ৰাৰ্থী তথা সোণবৰ্ষা সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী ৰত্নেশ চাদাক দলৰ নিৰ্বাচনী প্ৰতীক আবণ্টন কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কৈছে যে দলৰ প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে ঘোষণা কৰা হ'ব। লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস পাছোৱান গোটৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে যে এন ডি এৰ অংশীদাৰ দলসমূহৰ মাজত আসনৰ ভাগ বতোৱাৰাৰ বিষয়টো আলোচনাৰে মীমাংসা কৰা হ'ব। কোনটো দলে কোনটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব সেই বিষয়ক আলোচনা চূড়ান্ত পৰ্যায়ত আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় লোকমৰ্চাৰ সভাপতি উপেন্দ্ৰ কুশ্বাহাই কৈছে যে এন ডি এৰ সকলো মিত্ৰ দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত ঐক্যবদ্ধ হৈ আছে। মহামিত্ৰজোঁটৰ অংশীদাৰ ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ মাজত আসন ভাগ বতোৱাৰাক লৈ কোনো প্ৰগতি হোৱা নাই। অৱশ্যে আৰ জে ডিৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ প্ৰস্তুতি আৰম্ভ কৰিছে। জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হৈছে। সেনাবাহিনী সূত্ৰই প্ৰকাশ কৰা মতে সীমান্তৱৰ্তী জিলাখনৰ মাছিল ছেক্টৰত সেনাবাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে কালি যুটীয়া অভিযান চলায়। সেনাবাহিনীৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি সেই সময়তে সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰে আৰু প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰে। ঘটনাস্থলীৰ পৰা বহুতো অস্ত্ৰ শস্ত্ৰ আৰু সা সঁজুলি উদ্ধাৰ কৰা হয়। ভাৰত ৱেষ্ট ইণ্ডিজ টেষ্ট ক্ৰিকেট শৃংখলাৰ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰিছে। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিলে। খেলৰ পঞ্চম দিনত ভাৰতৰ বেটছমেনসকলে সহজেই প্ৰয়োজনীয় 121 ৰাণ সংগ্ৰহ কৰে। অপেনাৰ কে এল ৰাহুলে অপৰাজিত 58 ৰাণ কৰাৰ বিপৰীতে সাই সুদৰ্শনে 39 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত 518 ৰাণ সংগ্ৰহ কৰিছিল আৰু প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজক 248 ৰাণতে সীমাবদ্ধ কৰি ৰাখিবলৈ সমৰ্থ হৈছিল। ফলো অনৰ সন্মুখীন হোৱাৰ পাছত ভ্ৰমণকাৰী দলটোৱে দ্বিতীয় ইনিংছত জন কেম্বেল আৰু ছাই হোপৰ উজ্জীৱিত খেলৰ জৰিয়তে 390 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৱেষ্ট ইণ্ডিজে জয়ৰ বাবে ভাৰতক 121 ৰাণৰ লক্ষ্য বান্ধি দিয়ে যদিও ভাৰতৰ খেলুৱৈসকলে সহজেই এই লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰসংঘৰ অভিযানত সৈনিক যোগানেৰে অৱদান আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ মুৰববীসকলৰ সন্মিলন আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেল চুক উখনাৰ উপস্থিতিত ভাৰত আৰু মংগোলীয়াৰ মাজত নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা চলি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰত পশ্চিম এছিয়াৰ শান্তিৰ পক্ষত আছে আৰু আলোচনাৰ লগতে কূটনৈতিক প্ৰক্ৰিয়াৰে সমস্যাৰ সমাধান কৰাৰ পক্ষপাতী। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।